নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰায় আটাইকেইটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰা, হজোৱা আৰু কক্লাবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিটিচিত সকলো ৰাজনৈতিক দলে শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকাটো এটা ইতিবাচক দিশ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।
যিমান পলিটিকেল পাৰ্টি বিটিএডিত আহে সিমানে ভাল। বিটিএডিৰ ইলেকশ্যনটোত গণ্ডগোল নোহোৱাক চব পাৰ্টিৰ মানুহ আহিছে, কাকো কোনেও হুলস্থুল কৰা নাই, এইটোৱেতো আমাৰ সফলতা। কংগ্ৰেছ, বিজেপি, UPPL, ভোটাৰ পাৰ্টি, সকলো পাৰ্টি আহিছে, সকলোৰে মিটিং হৈছে, কাৰো মিটিং কোনেও ভাঙি দিয়া নাই। অখিল গগৈও আহিছে, পাৰিলে লুৰিণ গগৈও আহক, সকলো আহি বিটিএডিত এনেকুৱা যে মুকলি পৰিৱেশ এটা হৈছে সেইটো চাব লাগে।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৰেশ্বৰ পৰিষদীয় সমষ্টিত দলৰ পৰিষদীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী উৰ্ষা গৌৰৱ ব্ৰহ্মাই আজি কচুগাঁও সমষ্টিত UPPL প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ শীৰ্ষ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি বাক্সা জিলাৰ শালবাৰী আৰু কক্লাবাৰীত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ কাজলগাঁৱত আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। UPPLৰ চালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী আৰু সমষ্টিটোৰ BPFৰ প্ৰাৰ্থী দেৰহাছাদ বসুমতাৰীয়ে আজি প্ৰচাৰ সভাত অংশ লৈ ভোটদাতাৰ মন জয় কৰাৰ চেষ্টা চলায়। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ অৰ্থাৎ 20 ছেপ্টেম্বৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বিটিচিৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ চান্দিল্যয়ো ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি আৰু সম্পাদকসহ বহুকেইটা গুৰুত্বপূৰ্ণ পদত আজি আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। সভাপতি পদত আশিষ ফুকন গগৈ আৰু সাধাৰণ সম্পাদক হিচাপে মাধুৰ্য বৰা নিৰ্বাচিত হৈছে। একেদৰে আছুৰ সমৰ্থিত প্ৰাৰ্থী সন্দীপ বুঢ়াগোহাঁই, লিজা কাশ্যপ, প্ৰিয়ানুষ কলিতা, কংকনা পেগু, পৰশমণি সোণোৱাল, ৰিয়া দাস আৰু তাৰিক নৱাজে ছাত্ৰ একতা সভাৰ বিভিন্ন পদত জয়লাভ কৰে। শৰীৰ চৰ্চা পদত ব্ৰুকলিন গগৈ, সহকাৰী সাধাৰণ সম্পাদক টিংকৰ দাস আৰু উপসভাপতি পদত মাধুৰ্য চেতিয়া বিজয়ী হয়। এই নিৰ্বাচনত আছু, ABVP, NSUI, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে। শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদে আজি বিনোদিনী আৰু বান্দৰকোণা গাঁও পঞ্চায়তত অনুষ্ঠিত দুখন পৃথক সভাত অংশগ্ৰহণ কৰি অৰুণোদয় তৃতীয় পৰ্যায় আৰু LPGৰ সুলভ ইন্ধন যোজনাৰ প্ৰপত্ৰ বিতৰণ কৰে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ দুখীয়া ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। সভাত পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলৰ লগতে ভালেসংখ্যক হিতাধিকাৰী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজাত দিন উদযাপনৰ সৈতে সংগতি ৰাখি আজি বিজেপিৰ বজালী জিলা সমিতিয়ে এখন চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। পাঠশালাস্থিত বিজেপিৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু উপলব্ধিৰ ভিত্তিত আধাৰিত এই চিত্ৰ প্ৰদৰ্শনীখন বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি পদ্মনাথ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। সুব্ৰত কাপ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবলত ক্ৰমাগত জয়েৰে অসম গ্ৰুপৰ শীৰ্ষত আছে। অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলে নিজৰ তৃতীয়খন গ্ৰুপ মেচত নবোদয় বিদ্যালয়ৰ বিৰুদ্ধে 4-0 জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ প্ৰৱেশৰ সম্ভাৱনা সজীৱ কৰিছে। বায়ুসেনাই আয়োজন কৰা তথা নতুন দিল্লীত চলি থকা 17 বছৰ অনুৰ্ধ লোৰাৰ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাখনত অসমে দ্বিতীয়বাৰলৈ জয়লাভ কৰে। প্ৰতিযোগিতাখনত আজি নুমলীগড় হাইস্কুল দলৰ হৈ আকাশ লোহাৰ আৰু পবিত্ৰ নাথে দুটাকৈ গ'ল দিয়ে। উল্লেখযোগ্য যে 20 ছেপ্টেম্বৰত গ্ৰুপৰ অন্তিম খেলখন অনুষ্ঠিত হ'ব। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05